চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আমাৰ পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। সেই মহান পিতা পৰমেশ্বৰৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ এই অসমীয়া অনুষ্ঠান ভক্তিবচন। এই ভক্তিবচন অনুষ্ঠান ইমান দিনে তেওঁই সুকলমে চলাই আনিছে। আমাৰ এই অনুষ্ঠান শুনি বহুতো লোক উপকৃত হোৱা বুলিও আমি জানিব পাৰিছো তেওঁলোকে লিখা চিঠি পত্ৰৰ যোগেদি। প্ৰিয় শ্ৰোতা, আপুনি বাৰু চিঠি পত্ৰ লিখি আমাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছেনে? আপোনাৰ সৈতে পৰিচিত হ'বলৈ পালে আমি নথৈ আনন্দিত হ'ম। অনুগ্ৰহ কৰি দুষাৰিমান আজিয়েই লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন, সদায় কৰি অহাৰ নিচিনাকৈ আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত খন্তেক মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ গৌৰৱ মহিমা সকলোতে বিয়পি পৰক। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ হৈও আমাৰ নিচিনা অযোগ্য, অধাৰ্মিক, সাধাৰণ মানুহক যে প্ৰেম কৰা, সেই কথা ভাবিলেই আমি আচৰিত হওঁ। আমালৈ তোমাৰ যি প্ৰেম, সেই প্ৰেম তুমি প্ৰকাশ কৰিলা তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰাৰ দ্বাৰা। তাৰ বাবে তোমাক ধন্যবাদ জনাইছো পিতা। আমি এতিয়া তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ এই বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱন তুমি আশীৰ্বাদেৰে উপচাই দিয়া, কিয়নো এই চুটি প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ বহুমূলীয়া তেজ বুৱাই প্ৰাণ ত্যাগ কৰি কবৰস্থ হৈ তৃতীয় দিনা পুনৰ জি উঠা আৰু এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা যাত্ৰা পুস্তক নামৰ পুস্তকখন লৈ সেই পুস্তকখনৰে অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ 25 নম্বৰ অধ্যায়টোৰ পৰা চাইছিলোঁ, নহয় জানো? গতিকে আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 26 নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি প্ৰথম পদৰ পৰাই পাঠ কৰি যাম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ প্ৰথম পদ। ইয়াত এনেদৰে লিখা আছে, তুমি 10খন কাপোৰ লৈ আবাস যুগুত কৰিবা আৰু সেই কাপোৰকেইখন পকোৱা মিহি সন সূতা আৰু নীলবৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূপবিলাকৰ আকৃতি তুলি বোৱা হ'ব লাগিব। আবাসৰ কাপোৰবোৰ সন সূতাৰ হ'ব লাগিব আৰু নিপুণ শিল্পকাৰৰ দ্বাৰাই তৈয়াৰী হ'ব লাগিব। প্ৰভুৰ কাৰ্যত কোনো অসুন্দৰ আৰু পালমৰাবিধৰ কথা থাকিব নোৱাৰে। এতিয়া 2 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়ি দিছো। সেই প্ৰত্যেক কাপোৰ 28 হাত দীঘল আৰু 4 হাত বহল হ'ব আৰু সকলোবোৰ কাপোৰ একে জোখৰ হ'ব। 5খন কাপোৰ ইখনে সিখনে একেলগে যোৰা দিব লাগিব আৰু আন 5খন কাপোৰো ইখনে সিখনে একেলগে যোৰা দিব লাগিব। প্ৰথমে যোৰা দিয়া 5খন কাপোৰৰ শেষৰখনৰ আউঠিত আৰু দ্বিতীয়তে যোৰা দিয়া 5খন কাপোৰৰো শেষৰখনৰ আউঠিত নীলবৰণীয়া সূতাৰে গুণঠি কৰি দিবা। সেই প্ৰথমখন কাপোৰৰ আউঠিত 50টা গুণঠি আৰু যোৰা দিয়া দ্বিতীয়খন কাপোৰৰ আউঠিটো 50টা গুণঠি কৰি দিবা। সেই গুণঠি দুখাৰি ইয়ে সিয়ে মুখামুখি হ'ব আৰু সোণৰ 50টা হাকোটা গঢ়াই সেই হাকোটাৰে কাপোৰ দুখন ইখনে সিখনে বন্ধ কৰিবা। তাতে সেই আবাস একেটা হ'ব। এই পদকেইটাত আবাসৰ কাপোৰৰ জোখ দীঘলে পুতলে কিমান হ'ব লাগিব, কেনেকৈ শিয়াব লাগিব, ক'ত কেনেকৈ যোৰা দিব লাগিব আৰু ক'ত কি লগাব লাগিব, সকলোবোৰ বিতংভাৱে দিহা দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আউঠি, গুণঠি আৰু হাকোটা, এইবোৰ অসমীয়া শব্দ। আপুনি আজিৰ এই সময়ৰ আগতে শুনিছিলনে বাৰু? এতিয়া 8 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিছো। তাৰ প্ৰতিখন কাপোৰ দীঘলে 30 হাত আৰু বহলে 4 হাত হ'ব। সেই 11খন কাপোৰ একে জোখৰ হ'ব। পাছে 5খন কাপোৰ ইখনে সিখনে যোৰা দি বেলেগ ৰাখিবা। আন 6খন কাপোৰো যোৰা দি বেলেগে ৰাখিবা আৰু 6ষ্ঠ কাপোৰখনৰ এভাগ তম্বুৰ আগফালে ওলোমাই থবা। আৰু প্ৰথমে যোৰা দিয়া 5খন কাপোৰৰ শেষৰখনৰ আওঁঠিত 50টা গুণঠি আৰু সেইদৰে যোৰা দিয়া দ্বিতীয়খন কাপোৰৰ শেষৰখনৰ আওঁঠিটো পঞ্চাশটা গুণঠি কৰি দিবা। পাছে পিতলৰ পঞ্চাশটা হাকোটা গঢ়াই গুণঠিত সেই হাকোটা সুমুৱাই তম্বু লক কৰিবা। তাতে সেয়ে একেটা তম্বু হ'ব। সেই তম্বুৰ কাপোৰকেইখনৰ ওলমি থাকিব লগা যি ভাগ বাঢ়ি থাকিব, অৰ্থাৎ যি আধা কাপোৰ বাঢ়ি থাকিব, সেয়ে আবাসৰ পাছফালে ওলমি থাকিব। তম্বুৰ কাপোৰকেইখনৰ দীঘলৰ যি ভাগ একাষে এহাত আৰু আনকোষে এহাত বাঢ়িব, সেয়ে থাকিবৰ নিমিত্তে আবাসৰ ওপৰত ইফালে সিফালে দুই কোষে ওলমি থাকিব। এই শাস্ত্ৰাংশটো দেখিছো, আবাসখনৰ ক'ত কেনেকৈ কি কৰিব লাগিব, আবাসৰ কাপোৰবোৰ কি ৰঙৰ হ'ব লাগিব, কোনফালে কিমান দীৰ্ঘৰ বা প্ৰস্থৰ হ'ব লাগিব আৰু কোনফালে উঠি থাকিব বা ওলমি থাকিব লাগিব, এই সকলোৰে বৰ্ণনা দিয়া হৈছিল। চৈধ্য নম্বৰ পদ, পাছে তুমি বোলাই ৰঙা কৰা মেৰৰ ছালেৰে তম্বুৰ নিমিত্তে এক আৱৰণ যুগুত কৰিবা, আকৌ তাৰ ওপৰতো তহচৰ ছালেৰে আৰু এক আৱৰণ যুগুত কৰিবা। এই পদটোত বহুতো মন কৰিবলগীয়া কথা আছে। আবাসৰ তৃতীয়টো আৱৰণ তেজেৰে বোলাই শুকাই ৰঙা কৰা মতা ভেড়াৰ ছালৰ হ'ব লাগিব, আৰু তাৰ ওপৰৰটো তহচৰ বা চিল মাছৰ ছালেৰে তৈয়াৰ কৰা আৱৰণ হ'ব লাগিব। ইয়াত প্ৰতিটো আৱৰণৰ প্ৰতীকধৰ্মী অৰ্থ আছিল। প্ৰথমটো আৱৰণ আছিল পকোৱা মিহি সনসূতাৰে আৰু নানান ব্যৱস্থাৰে সুনিপুণ নিৰ্মাণকাৰীৰ হাতত নিৰ্মিত আবাস। ইয়াৰ আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল, আবাসখনৰ সৌন্দৰ্য বাহিৰৰ পৰা দেখা নগৈছিল। এয়া আকৌ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰেই ছবি। যীশুখ্ৰীষ্ট যে সুন্দৰ তাক জগতৰ মানুহে কোনোমতে দেখা পাব নোৱাৰে, সেয়ে আমি খ্ৰীষ্টীয় লোকসকলে যে তেওঁক আমাৰ আত্মিক জীৱনৰ আত্মিক আহাৰ ৰূপেই কেৱল ভোজন কৰোঁ এনে নহয়, তেওঁৰ যি আন্তৰিক সৌন্দৰ্য তাতো মুহ গৈ তেওঁৰ প্ৰতি আকৰ্ষিত হৈ থাকোঁ। সেয়েহে মহামতী ডেভিডে তেওঁৰ ঈশ্বৰ প্ৰশংসা গীতত এনেদৰে গাইছিল, মোক নষ্ট কৰোতা দুষ্টবোৰৰ হাতৰ পৰা, মোক বেৰি ধৰোতা প্ৰাণনাশক শত্ৰুবোৰৰ হাতৰ পৰা, চকুৰ মণিৰ নিচিনাকৈ মোক ৰাখা, তোমাৰ ডেউকাৰে মোক ঢাকা। গীতমালা 17 নম্বৰ গীতৰ 8 আৰু 9 নম্বৰ পদ। দ্বিতীয়টো আৱৰণ আছিল সাগৰ ছালৰ, আৰু এই আৱৰণে প্ৰভু যীশুখ্ৰীষ্টই পাপীৰ পাপমোচনৰ বাবে তেওঁৰ বহুমূলীয়া তেজেৰে মুক্তিপণ বা মুক্তিৰ মূল্য বহন কৰাটোকেই বুজায়। সেয়ে ই হৈছে খ্ৰীষ্টৰ মৃত্যুৰ প্ৰতীক। সেয়েহে বাইবেলে এনেদৰে কৈছে, সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলেহেঁতেন, কিন্তু এতিয়া তেওঁ আত্মবলিৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। এনেদৰে আমি পঢ়িবলৈ পাওঁ ইব্ৰী 9 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত। তৃতীয়টো আৱৰণ আছিল তেজ বোলাই ৰঙা কৰা শুকুৱা মতা ভেড়াৰ ছালৰ, ই হৈছে খ্ৰীষ্টৰ শক্তি, ক্ষমতা আৰু তেওঁৰ ক্ৰুচীয় বলিৰ প্ৰতীক। চতুৰ্থটো আৱৰণ আছিল তহচৰ বা চিল মাছৰ ছালেৰে তৈয়াৰী আৱৰণ, খ্ৰীষ্টীয় লোকৰ পথ প্ৰদৰ্শক যে খ্ৰীষ্ট স্বয়ং নিজেই, ই তাৰেই প্ৰতীক। খ্ৰীষ্টৰ বিষয়ে আমাক যিচয়া 53 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত এনেদৰে কোৱা হৈছে, কিয়নো তেওঁৰ কোমল গজালিৰ দৰে আৰু শুকান মাটিত উৎপন্ন হোৱা শিপাৰ নিচিনাকৈ বাঢ়ি উঠিল, তেওঁৰ ৰূপ কি শোভা নাই, আৰু তেওঁক দেখিলে আমি যেন তেওঁক ভাল পাব পাৰোঁ এনে সৌন্দৰ্য তেওঁৰ নাই। 15 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে এতিয়া পাঠ কৰি দিম। যাত্ৰা পুস্তকৰ 26 নম্বৰ অধ্যায়ৰ 15 পদৰ পৰা 19 নম্বৰ পদ, ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পাছে তুমি আবাসৰ নিমিত্তে চিটিম কাঠৰ থিয়কৈ দিয়া তক্তা যুগুত কৰিবা। এখন এখন তক্তা 10 হাত দীঘল আৰু 1.5 হাত বহল হ'ব। প্ৰতিখন তক্তাত একেৰকমৰ দুটা দুটা আল কৰিবা। এইদৰে আবাসৰ সকলো তক্তাত কৰিবা, আৰু তুমি আবাসৰ নিমিত্তে যি তক্তা যুগুত কৰিবা তাৰ মাজৰ 20খন তক্তা দক্ষিণা দিশে দক্ষিণ ফালৰ নিমিত্তে হ'ব। আৰু সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিছটা চুঙি গঢ়াই দিবা। এখন তক্তাৰ তলত তাৰ দুটা আলৰ নিমিত্তে দুটা চুঙি আৰু আন আন তক্তাৰ তলতো সেইবোৰৰ দুটা দুটা আলৰ নিমিত্তে দুটা দুটা চুঙি হ'ব। এই অংশটো দেখিলো, কোনটো কি কাঠ হ'ব লাগিব, কোনটো ক'ত লগাব লাগিব, প্ৰতিটো খুঁটি, প্ৰতিটো আউঠি, আঙুঠি আৰু হাঁকোটাই প্ৰত্যেকটোক কেনেকৈ ধৰি ৰাখিব লাগিব তাৰ দিহা দিয়া হৈছে। ইয়াতো খ্ৰীষ্টীয় জীৱনৰ ছবি এখন ফুটি উঠিছে। খ্ৰীষ্টীয় লোকৰূপে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ পাছত, প্ৰভু যীশুখ্ৰীষ্টত নতুন সৃষ্টি হোৱাৰ পাছত, পবিত্ৰ আত্মাৰ পৰিচালনাত বিশ্বাসকাৰীসকলৰ সমাজৰূপে খ্ৰীষ্টীয় মণ্ডলীৰ জীৱনত আমি প্ৰত্যেকে প্ৰত্যেকৰ লগত সম্বন্ধ ৰাখি পৰস্পৰে পৰস্পৰৰ দুখত দুখী হৈ আৰু পৰস্পৰে পৰস্পৰৰ সুখত সুখী হৈ এটা খ্ৰীষ্টীয় পৰিয়ালৰূপে জীৱন ধাৰণ কৰিব লাগিব। আমি ঈশ্বৰৰ এক আৱাসৰূপে জীৱন ধাৰণ কৰিব লাগিব। আমাৰ পৰস্পৰৰ মাজত খ্ৰীষ্টীয় প্ৰেমৰ সহভাগিতা থাকিব লাগিব। ইয়াত যিমানবোৰ ৰঙৰ কথা কোৱা হৈছে, সেই ৰংবোৰো একো একোটা তাৎপৰ্য বহন কৰা ৰং আছিল। আমি তাৰে কিছুমান উদাহৰণ দিব খুজিছো, যেনে ৰঙা ৰংটোৱে খ্ৰীষ্টৰ তেজক বুজায়, বেঙুনীয়া যিটো ৰং সেই বেঙুনীয়া ৰঙে বুজায় ৰাজকীয়তা, অৰ্থাৎ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট ৰজা আৰু ৰজা ইত্যাদি ইত্যাদি। এনেদৰে ঈশ্বৰৰ সেই আৱাস গৃহৰ বিষয়ে যি নিৰ্দেশনা ঈশ্বৰে দিছিল, সেই নিৰ্দেশনাৰ পৰা আমি দেখিবলৈ পাওঁ যে ঈশ্বৰৰ আৱাসৰ প্ৰতিটো বস্তু, প্ৰতিটো বিষয়েই প্ৰভু যীশুখ্ৰীষ্ট আৰু খ্ৰীষ্টীয় জীৱনৰ বাবে আছিল এটা ভৱিষ্যতৰ ছাঁ। এতিয়া আমি বিশ নম্বৰ পদৰ পৰা বত্ৰিশ নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। বিশ নম্বৰ পদৰ পৰা বত্ৰিশ নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, আৰু আৱাসৰ দ্বিতীয় ফালৰ নিমিত্তে উত্তৰ দিশে বিশখন তক্তা, আৰু সেইবোৰৰ নিমিত্তে ৰূপৰ চল্লিশটা চুঙি হ'ব। এখন তক্তাৰ তলত দুটা চুঙি আৰু আন আন তক্তাৰ তলতো দুটা দুটা চুঙি থাকিব। আৰু আৱাসৰ পশ্চিম দিশে পাছফালৰ নিমিত্তে ছখন তক্তা যুগুত কৰিবা, আৰু আৱাসৰ পাছফালৰ চুক দুটাৰ নিমিত্তে দুখন তক্তা যুগুত কৰিবা। প্ৰত্যেক চুকৰ তক্তা তলৰ পৰা দুহুৰা হ'ব আৰু মূৰলৈকে মিল হৈ একেডাল খাৰুৱাৰ কঠাত এখন তক্তা হ'ব। এইদৰে দুয়োখন হ'ব, সেয়ে দুই চুকৰ নিমিত্তে হ'ব। তাতে তক্তা আঠখন হ'ব আৰু সেইবোৰৰ ৰূপৰ চুঙি ষোল্লটা হ'ব। এখন তক্তাৰ তলত দুটা আৰু আন আন তক্তাৰ তলতো দুটা দুটা চুঙি থাকিব। আৰু তুমি আৱাসৰ এফালৰ তক্তাৰ নিমিত্তে পাঁচডাল আৰু আৱাসৰ আনফালৰ তক্তাৰ নিমিত্তে পাঁচডাল আৰু আৱাসৰ পশ্চিম দিশে থকা পাছফালৰ তক্তাৰ নিমিত্তেও পাঁচডাল চিটিম কাঠৰ ডাং সাজিবা। কিন্তু মাজৰ ডাংডাল তক্তাবোৰৰ মাজেদি এমূৰৰ পৰা আনমূৰলৈকে যাব, আৰু সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰৰ সুমুওৱা ঠাই হ'বৰ নিমিত্তে সেইবোৰলৈ সোণৰ খৰুৱা গঢ়াবা, আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা। তোমাক পৰ্বতত আৱাসৰ যি নিয়ম প্ৰণালী দেখুওৱা গ'ল, তুমি সেইদৰেই তাক স্থাপন কৰিবা। আৰু তুমি নীলবৰণীয়া, বেঙেনাবৰণীয়া আৰু ৰঙাবৰণীয়া সূতা ও পকোৱা মিহি সন সূতাৰে এখন প্ৰভেদক বস্ত্ৰ যুগুত কৰিবা, সেয়ে নিপুণ শিল্পকাৰে কৰুবৰ আকৃতি তুলি বোৱা হ'ব লাগিব। তুমি তাক সোণৰ পতামৰুৱা চিটিম কাঠৰ চাৰিটা খুঁটাৰ ওপৰত লগাই দিবা, সেইবোৰৰ হাঁকোটা সোণৰ হ'ব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙিৰ ওপৰত থাকিব। আমি বিশ নম্বৰ পদৰ পৰা বত্ৰিশ নম্বৰ পদলৈকে পাঠ কৰিলোঁ, অলপ দীঘলীয়া, হয়তো শুনি শুনি আপুনি অলপ আমনিও পাব পাৰে, কিন্তু আমি এই যি শাস্ত্ৰখিনি পঢ়িলোঁ ইয়াত আমি আকৌ দেখিবলৈ পাইছোঁ যে ইয়াত যিবোৰ বস্তুৰ কথা ঈশ্বৰে জনাই দিছিল, যিবোৰ সামগ্ৰীৰ কথা ঈশ্বৰে জনাই দিছিল, সেই সামগ্ৰীবোৰৰ যোগেদিও আমাৰ শিকিবলগীয়া কথা আছে। ইয়াৰ বেছিভাগ সামগ্ৰী আছিল প্ৰতীকধৰ্মী। উদাহৰণস্বৰূপে আমি কেইটামান আপোনালোকৰ আগত আনিব খুজিছোঁ। ইয়াত বিশেষভাৱে আমি মন কৰিব পাৰোঁ পৰ্দা বা প্ৰভেদক কাপোৰ এখনৰ কথা। এই পৰ্দা বা প্ৰভেদক কাপোৰখনে বুজায় প্ৰভু যীশুখ্ৰীষ্টৰ মানৱত্বক। প্ৰভু যীশু যেতিয়া ক্ৰুচৰ ওপৰত মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিবৰ কাৰণে নিজকে বলি হিচাপে উৎসৰ্গ কৰিছিল, যেতিয়া ক্ৰুচত তেওঁৰ মৃত্যু হৈছিল, তেতিয়া মন্দিৰৰ সেই প্ৰভেদক কাপোৰখন ওপৰৰ পৰা তললৈ ফাটি দূষিত হৈছিল। ইয়াত যি খুঁটাকেইটাৰ কথা বুজোৱা হৈছে সেই খুঁটাকেইটাই বুজায় প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰত্বক। আমি জানো প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং ঈশ্বৰ, তেওঁ ঈশপুত্ৰ, কিন্তু ঈশ্বৰ হৈও তেওঁ মানুহৰূপে এই পৃথিৱীলৈ আহিছিল আৰু সম্পূৰ্ণ মানুহৰ ৰূপ ধাৰণ কৰিছিল। তেওঁ শতকৰা এশভাগ ঈশ্বৰ আৰু শতকৰা এশভাগ মানুহৰূপে জন্মগ্ৰহণ কৰিছিল। যিচয়া তেপ্পন অধ্যায়ৰ আঠ নম্বৰ পদত এনেদৰে লিখা আছে, পাঠ কৰি দিছো, তেওঁক উপদ্ৰৱ আৰু দণ্ডাজ্ঞাৰ দ্বাৰাই নিয়া হল, আৰু তেওঁক যে জীৱিতবিলাকৰ দেশৰ পৰা বিচ্ছেদ কৰা হল, তেওঁৰ কালৰ লোকবিলাকৰ মাজত কোনে ইয়াক বিবেচনা কৰিছিল? মোৰ জাতিৰ অধৰ্মৰ কাৰণেই তেওঁ আঘাতিত হল। এয়া আছিল যীশুৱে ভাৱবাদীৰ পুস্তকৰ তেপ্পন অধ্যায়ৰ আঠ নম্বৰ পদ। আৰু এই যিখিনি ভাৱবাণী কৰা হৈছিলে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় ছশ বছৰ আগতে, এইখিনি প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কৰা ভাৱবাণী আছিল। আৰু ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কোৱা হৈছে। এই যাত্ৰা পুস্তকত আমি যিখিনি কথা পঢ়িছিলোঁ, ঈশ্বৰৰ আবাস গৃহৰ নিৰ্মাণৰ বিষয়ে দিয়া নিৰ্দেশনাৰ কথা, তাত আমি খুঁটাকেইটাৰ কথা পঢ়োঁতে দেখিবলৈ পাইছিলোঁ যে সেই খুঁটা এটাৰ পৰা আনটো বেলেগ বেলেগ আছিল। ঠিক একেদৰে প্ৰভু যীশুখ্ৰীষ্টেও জীৱিত লোকৰ পৰা বিচ্ছেদ হৈছিল। এই কথা আমি যীশুৱে ভাৱবাদীৰ পুস্তকত পঢ়িবলৈ পালোঁ। আমি ইতিমধ্যেই উল্লেখ কৰিলোঁ যে সেই প্ৰভেদক কাপোৰখনৰ কথা যে কোৱা হৈছিল, সেই প্ৰভেদক কাপোৰখনে বুজায় প্ৰভু যীশুৰ মানৱীয়তাক। তেওঁ ঈশ্বৰ হৈও মানুহৰূপে জন্মগ্ৰহণ কৰিছিল। সেই প্ৰভেদক কাপোৰখনে অতি পবিত্ৰ স্থানক আন আন স্থানখিনিৰ পৰা পৃথক কৰি ৰাখিছিল, আৰু সেই অতি পবিত্ৰ স্থানত সাধাৰণ মানুহ সোমাব নোৱাৰিছিল। প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া ক্ৰুচৰ ওপৰত সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ বলি হৈছিল, তেতিয়া মন্দিৰৰ সেই আঁৰ কাপোৰখন, সেই প্ৰভেদক কাপোৰখন ওপৰৰ পৰা তললৈ ফাটি দূষিত হৈছিল বুলি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। প্ৰভেদক কাপোৰ তেওঁৰ মৃত্যুৰ লগে লগে ফালি দুফাল হৈছিল, অৰ্থাৎ যেতিয়া তেওঁ ক্ৰুচৰ ওপৰত নিজকে সকলোৰে পাপৰ কাৰণে বলি হিচাপে আগবঢ়াইছিল, তেতিয়া আমাৰ পাপৰ প্ৰায়চিত্ৰ হৈছিল আৰু আমি মুক্ত পাপীসকলে তেওঁৰ কাষ চাপিব পৰা হৈছিলোঁ। ধন্য ঈশ্বৰৰ নাম, ধন্য ঈশ্বৰৰ প্ৰেম, ধন্য ঈশ্বৰৰ অনুগ্ৰহ। প্ৰিয় শ্ৰোতা, এতিয়া আমি এই যাত্ৰা পুস্তকৰ ছাব্বিছ নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা পাঠ কৰি দিব খুজিছোঁ। তেত্ৰিশ নম্বৰ পদৰ পৰা সাতত্ৰিশ নম্বৰ পদলৈকে পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু তুমি প্ৰভেদক বস্ত্ৰখন কাপোৰত লগোৱা হাকোটাবোৰৰ তলত আঁৰি তালৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ সাক্ষ্য ফলিৰ চন্দুক আনিবা, আৰু সেই প্ৰভেদক বস্ত্ৰখনে পবিত্ৰ স্থানৰ আৰু অতি পবিত্ৰ স্থানৰ মাজত তোমালোকৰ নিমিত্তে প্ৰভেদ ৰাখিব, আৰু তুমি অতি পবিত্ৰ স্থানত সাক্ষ্যফলিৰ চন্দুকৰ ওপৰত পাপাবৰণ থবা, আৰু মেজখন প্ৰভেদক বস্ত্ৰৰ বাহিৰে ৰাখিবা। মেজৰ আগত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিবা আৰু উত্তৰফালে মেজ থবা। আৰু তম্বুৰ দুৱাৰৰ নিমিত্তে নীলবৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি সনসূতাৰে বোৱা নিপুণ শিল্পকাৰে বুটা দিয়া এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দাৰ নিমিত্তে চিটিম কাঠৰ পাঁচোটা খুঁটা যুগুত কৰি সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ'ব আৰু সেইবোৰৰ নিমিত্তে পিতলৰ পাঁচোটা চুঙি সাঁচত ঢালিবা। আমি আগৰ দৰে অৰ্থাৎ ইছৰাইলৰ সন্তানসকলৰ দৰে ঈশ্বৰৰ পূজা আজি আৰু কৰিব নালাগে। আমি প্ৰভু যীশুৰ জৰিয়তে পিতৃ ঈশ্বৰৰ কাষ চাপিব পাৰোঁ। শেষত যোহনে লিখা শুভবাৰ্তাৰ 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পাঠ কৰি দিছো। যীশুৱে তেওঁক ক'লে, ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ এই কথা শুনাৰ পিছত আপুনি কি সিদ্ধান্ত ল'ব, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।